জিহিজকেল 26 অধ্যায়। তুৰৰ বিনাশৰ বিষয়ে কোৱা ভাৱবাণী। পিছত আমাৰ নিৰ্বাসনৰ একাদশ বছৰত মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, হে মনুষ্য সন্তান, তুৰে জিৰচালেমৰ অহিতে ক'লে, ভাল হৈছে, লোকসকলৰ দুৱাৰবোৰ ভগ্ন হ'ল, সেয়ে মোলৈ মুকলি হ'ল, সেই নগৰ নষ্ট হোৱাৰ কাৰণে মই পৰিপূৰ্ণ হ'ম। এই হেতুকে প্ৰভু যীহুৱাই এই কথা কৈছে, সেই তুৰ, চোৱা, মই তোমাৰ বিপক্ষ, সমুদ্ৰই নিজৰ ঢৌৱে উটুৱা দি মই তোমাৰ বিৰুদ্ধে অনেক জাতিক তুলিম। তেওঁলোকে তুৰৰ গড়বোৰ নষ্ট কৰিব আৰু তাৰ ওখ ঘৰবোৰ ভাঙি পেলাব, আৰু মই তাৰ পৰা ধূলি পৰিষ্কাৰ কৰি পেলাই তাক সুদা শিলত পৰিণত কৰিম। সেই নগৰ সমুদ্ৰৰ মাজত জাল মেলি দিয়া ঠাই হ'ব, কিয়নো প্ৰভু যীহুৱাই কৈছে, মই ইয়াক ক'লো, আৰু নগৰ জাতিবোৰলৈ লোট দ্ৰব্য স্বৰূপ হ'ব, আৰু গাঁৱে ভূঞে থকা তাৰ জীয়াৰীসকলক তৰোৱালেৰে বধ কৰা হ'ব। তাতে মই যে যীহুৱা তাক তেওঁলোকে জানিব, কিয়নো প্ৰভু যীহুৱাই এই কথা কৈছে, চোৱা, ঘোঁৰা, ৰথ, অশ্বাৰোহী, সৈন্য দল আৰু অনেক লোকে সৈতে উত্তৰৰ পৰা মই ৰাজাধীৰাজ বাবিলৰ ৰজা নবুখদনেচৰক তুৰৰ বিৰুদ্ধে আনিম। তেওঁ গাঁৱে ভূঞে থকা তোমাৰ যিসকলক তৰোৱালেৰে বধ কৰিব, তোমাৰ অহিতে কোট সাজিব, তোমাৰ বিৰুদ্ধে হাদাম বান্ধিব আৰু তোমাৰ অহিতে ঢাল পাতিব, আৰু তেওঁ তোমাৰ গড় অহিতে গড় ভঙা যন্ত্ৰ স্থাপন কৰিব আৰু কোঠাৰে তোমাৰ ওখ গড়বোৰ ভাঙিব। তেওঁ অধিক ঘোঁৰাবোৰেৰে সৈতে তোমাক সেইবোৰৰ ধূলিয়ে ঢাকিব। মানুহে গড় ভাঙি নগৰত সোমোৱা দি তেওঁ তোমাৰ নগৰৰ দুৱাৰত সোমোৱা কালত অশ্বাৰোহী, গাড়ী আৰু ৰথৰ শব্দত তোমাৰ গড়বোৰ লৰিব। তেওঁ নিজৰ ঘোঁৰাবোৰৰ খুৰাৰে তোমাৰ আটাইবোৰ আলি গচকিব, তেওঁ তৰোৱালেৰে তোমাৰ প্ৰজাসকলক বধ কৰিব আৰু তোমাৰ শক্তিশালী স্তম্ভবোৰ মাটিৰ লগত সমান হ'ব। শত্ৰুবোৰে তোমাৰ সম্পত্তি লুট কৰিব আৰু তোমাৰ বাণিজ্য দ্ৰব্য কাটি নিব। তেওঁলোকে আমাৰ গড় ভাঙি পেলাব, তোমাৰ মানুহৰ ঘৰবোৰ বিনষ্ট কৰিব আৰু তোমাৰ শিল, কাঠ, ধূলি, জলসমূহৰ মাজত পেলাব। মই তোমাৰ গীতৰ শব্দ নাইকিয়া কৰিম, তোমাৰ বীণাৰ স্বৰ আৰু শুনা নাযাব, আৰু মই তোমাক সুদা শিলত পৰিণত কৰিম, তুমি জাল মেলা ঠাই হ'বা, তোমাক আৰু সজা নাযাব, কিয়নো প্ৰভু যীহুৱাই কৈছে, মই যীহুৱাই ইয়াকে ক'লো। প্ৰভু যীহুৱাই তুৰক এইদৰে কৈছে, যেতিয়া খুন হোৱাবোৰে কেঁকাব, যেতিয়া তোমাৰ মাজত হত্যা হ'ব, তেতিয়া তোমাৰ পতনৰ শব্দত দ্বীপবোৰ নকঁপিবনে? সেই সময়ত সমুদ্ৰৰ আটাই অধিপতিয়ে নিজৰ নিজৰ হিংসাখনৰ পৰা নামি নিজ নিজ ৰাজবস্ত্ৰ ত্যাগ কৰিব, নিজ নিজ কাৰ চিপি বন কৰা কাপোৰ হুলুকাই পেলাব, ত্ৰাস ৰূপ বস্ত্ৰ পিন্ধিব, মাটিত বহি বিস্ময় মানিব, আৰু তেওঁলোক তোমাৰ অৰ্থে বিলাপ কৰিবলৈ ধৰি তোমাক ক'ব, যি নগৰীয়ে সাগৰ নিবাসীসকলত নিজৰ ভয় লগাইছিল, সমুদ্ৰ ব্যৱসায়ী নিজ নিবাসীসকলে সৈতে সমুদ্ৰত পৰাক্ৰমী আৰু বিখ্যাত সেই নগৰী যি তুমি কেনে বিনষ্ট হলা! তোমাৰ পতনৰ দিনত দ্বীপবোৰ কঁপিব, এনেকৈ তুমি লুপ্ত বোৱাত সমুদ্ৰত থকা দ্বীপবোৰ বিভল হ'ব, কিয়নো প্ৰভু যীহুৱাই এই কথা কৈছে, নিবাসী শূন্য নগৰবোৰৰ দৰে যেতিয়া মই তোমাক উচ্ছন্ন নগৰী কৰিম, তেতিয়া মই তোমাৰ ওপৰলৈ অগাধ জলসমূহ আনিম আৰু মহাজলসমূহে তোমাক ঢাকিব, তেতিয়া তুমি বাসস্থান নহ'বৰ বাবে মই তোমাক গাতলৈ নমাসকলৰ সৈতে আগৰ কালৰ লোকসকলৰ ওচৰলৈ নমাম, আৰু পৃথিৱীৰ তলভাগত আগৰ কালৰ পৰা উচ্ছন্ন হোৱা ঠাইবোৰত গাতলৈ নামিব লগাবোৰৰ লগত বাস কৰাম, আৰু মই জীৱিত লোকৰ দেশত গৌৰৱ স্থাপন কৰিম। মই তোমাক ত্ৰাহৰ বিষয় কৰিম, তুমি আৰু নহবা, তোমাক বিচাৰিলেও আৰু কেতিয়াও পোৱা নাযাব, এইয়ে প্ৰভু যীহোৱাৰ বচন।